ইয়োব চল্লিশ অধ্যায়। যীহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক'লে, দুখ ধৰোঁতাই জানো সৰ্বশক্তিমান জনাৰ লগত বিবাদ কৰিব, ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক। তাতে ইয়োবে যীহোৱাক উত্তৰ কৰি ক'লে, চোৱা, মই নিহ তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ, মই এবেলি ক'লো আৰু উত্তৰ নিদিওঁ, এনেকি দুবেলি ক'লো কিন্তু পুনৰাই নকওঁ। জিহুৱাই দিয়া দ্বিতীয় উত্তৰ। তেতিয়া জিহুৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক'লে, তুমি বীৰৰ দৰে কঁকাল বান্ধা, মই তোমাক সুধো, তুমি মোক কোৱা, মই ন্যায় বিৰোধ বুলি তুমি সঁচাই ক'বানে, বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবানে? তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে, তুমি জানো তেওঁৰ দৰে মেঘগৰ্জনৰ নিচিনা শব্দ কৰিব পাৰা, তেনেহ'লে তুমি প্ৰতাপ আৰু মহিমাৰে বিভূষিত হোৱা, প্ৰভাৱ আৰু গৌৰৱ ৰূপ বস্ত্ৰ পৰিধান কৰা, তুমি নিজ শুদ্ধ ৰূপ বৃষ্টি বৰষুণ প্ৰত্যেক অহংকাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা, প্ৰত্যেক অহংকাৰীকে চোৱা আৰু তেওঁলোকক নিহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা, সিহঁতক একেবাৰে ধূলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা, তেতিয়া তোমাৰ সোঁহাতে তোমাক ৰক্ষা কৰিব বুলি ময়ো তোমাৰ বিষয়ে স্বীকাৰ কৰিম। ই তোমাৰ লগত বহেমুত নামেৰে যি জন্তু চৰ্জিলো তাক চোৱা, সি গৰুৰ দৰে ঘাঁহে খায়, চোৱা তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে, সি নিজৰ নেজ এৰজ গছৰ ডালৰ দৰে লৰায়, তাৰ টপিনাৰ পেশীবোৰ জালৰ দৰে গঠা, তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ্য, ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান, যিজনা সৃষ্টিকৰ্তাই তাক সৃষ্টি কৰিলে একমাত্ৰ সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব। পৰ্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে, তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে, সি পদুমণিৰ তলত হুৱে, নলনীয়া আৰু পিতনিৰ আঁৰত সি আশ্ৰয় লয়, পদুম গছবোৰে তাক ছাঁ দি ধৰে, নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে, চোৱা নৈ বাঢ়ি বাগৰি গ'লেও সি ত্ৰাস নাপায়, জৰ্দন উফন্দি তাৰ মুখৰ ওচৰত পালেও সি নিশ্চিন্ত হৈ থাকে, সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে, কোনো ফান লগাই তাৰ নাক জানো বিন্ধিব পাৰে।